আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছেনে বাৰু? শুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আমাৰ এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিব খুজিলে নাইবা যীশুখ্ৰীষ্টৰ বিষয়ে কিবা সুধিবলগীয়া থাকিলে আমালৈ নিসংকোচে লিখিব পাৰে। আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। সকলো গৌৰৱ প্ৰশংসা তুমিয়েই পাবৰ যোগ্য। এই বিশ্ব ব্ৰহ্মাণ্ডৰ তুমিয়েই গৰাকী। তোমাৰ আগত আমি অতি নগণ্য। আমাৰ একো নাই যাৰে আমি তোমাক সন্তুষ্ট কৰিব পাৰোঁ। তুমি পবিত্ৰ, আমি অপবিত্ৰ। কিন্তু প্ৰভু, তোমাক অশেষ ধন্যবাদ, কিয়নো আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকেই জগতলৈ পঠালা। আজি তেওঁত বিশ্বাস কৰি আমি সাহেৰে সৈতে তোমাৰ অনুগ্ৰহৰ সিংহাসনৰ আগলৈ আহিব পৰা হৈছোঁ, তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। এতিয়া প্ৰভু, আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। তুমি আমাক শিকোৱা, বুজোৱা, আমাক বিশেষভাৱে কথা কোৱা, আমাৰ আগত নিজকে প্ৰকাশ কৰা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে কথা কোৱা, তেওঁলোকৰ জীৱন আশীৰ্বাদপূৰ্ণ কৰি তোলা, তেওঁলোকৰ হৃদয় স্বৰ্গীয় শান্তি আনন্দেৰে উপচাই দিয়া, তেওঁলোকৰ জীৱন সফল কৰি তোলা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা জীৱিত প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানটো আপুনি শুনিছিলনে? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। আমি বিশেষভাৱে পাইছিলো বাণিজ্যিক বাবিলনৰ যেতিয়া পতন হ'ব, পৃথিৱীত চলা মহাক্লেশৰ শেষৰ পিনে, তেতিয়া পৃথিৱীত কেনেকুৱা প্ৰতিক্ৰিয়া হ'ব সেই কথা। আমি পাইছিলো যে যেতিয়া বাণিজ্যিক বাবিলনৰ পতন হ'ব, তেতিয়া পৃথিৱীত মহাশোক হ'ব, পৃথিৱীৰ সদাগৰসকলৰ বয় বস্তু বিক্ৰী নোহোৱা হ'ব, মানুহৰ ধন সম্পত্তিৰ একো মূল্য নোহোৱা হ'ব। সেই বাণিজ্যিক বাবিলনৰ পতন হ'ব প্ৰভু যীশুৰ দ্বিতীয় আগমনত। তাৰ পাছতেই প্ৰভু যীশুৱে পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিব। আজিৰ অনুষ্ঠানত আমি 18 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। আমি বাইবেলৰ পৰা পাঠ কৰি যাম, অনুগ্ৰহ কৰি চাই যাব। আপোনাৰ লগত যদি বাইবেল নাই, তেনেহ'লে অনুগ্ৰহ কৰি মন দি শুনিব। আমি পাঠ কৰি দিম প্ৰকাশিত বাক্য 18:17 পৰা 19 পদলৈকে। কিয়নো এঘণ্টাৰ ভিতৰতে ইমান ধন সম্পত্তি ধ্বংস হ'ল, আৰু সকলো জাহাজৰ চাৰেংবিলাক, জাহাজেৰে ঠায়ে ঠায়ে যোৱাবিলাক আৰু খালাচীবিলাক আদি কৰি যিমান সমুদ্ৰ ব্যৱসায়ী লোক আছে, সেই সকলোৱে দূৰৈত থিয় হৈ তাইক পুৰাৰ ধোঁৱা দেখি ৰিঙিয়াই ক'লে, এই মহানগৰৰ তুল্য কোন নগৰ আছে? আৰু তেওঁবিলাকে নিজৰ মূৰত ধূলি পেলাই ক্ৰন্দন আৰু শোক কৰি ৰিঙিয়াই ক'লে, বোলে হায় হায়, যি নগৰৰ ধনৰ বাহুল্যতাৰ দ্বাৰাই সাগৰত থকা জাহাজৰ গৰাকীবিলাক ধনৱন্ত হৈ গ'ল, সেই মহানগৰ সন্তাপৰ পাত্ৰ, কিয়নো এঘণ্টাৰ ভিতৰতে তাইৰ ধ্বংস হ'ল। বাবিলনৰ পতনত গোটেই পৃথিৱীৰ লোকে ক্ৰন্দন কৰিব। তাৰ পাছত আমি দেখিলো সদাগৰবিলাকে ক্ৰন্দন কৰিব। এতিয়া আমি দেখিছো বয় বস্তু কঢ়িওৱা ব্যৱসায়ত থকা লোকবিলাকেও ক্ৰন্দন কৰিব। সেই যাতায়াতৰ ব্যৱসায় কৰা লোকবিলাকে বাবিলনলৈ বয় বস্তু কঢ়িয়াই অতি ধনী হৈ পৰিছিল। প্ৰাচীন কালত ফিনিকিয়া লোকবিলাক এনেকৈয়ে ধনী হৈছিল, কিন্তু বাবিলনৰ পতন হোৱাৰ লগে লগে সেই ব্যৱসায়ৰ ওৰ পৰিব। তেওঁলোকে সেই লোকচানৰ কথা ভাবি দুখত ক্ৰন্দন কৰিব, সকলোবোৰ চকুৰ পচাৰতে পুৰি ছাই হৈ গ'ল। সেই আচম্বিতে ঘটা ঘটনাত তেওঁলোকো আন মানুহৰ নিচিনাকৈ আচৰিত হ'ব। এই সকলোবোৰ কথাৰ পৰা আমাৰো আজি শিকিবলগীয়া কথা আছে। এই পৃথিৱীৰ লাহ বিলাহ ভোগবিলাসৰ প্ৰতি আমাৰ মনোভাৱ বাৰু কেনেকুৱা? আমি বাৰু এইবোৰ আচলতে কি জানোনে? আমি বাৰু আমাৰ ভোগৰ সামগ্ৰীবোৰৰ দ্বাৰা আমাৰ অন্তৰত প্ৰভাৱ পৰিব নিদিয়াকৈ সেইবোৰ ব্যৱহাৰ কৰোঁনে? আজি আমি কিছুমান ভোগৰ সামগ্ৰী ব্যৱহাৰ কৰি আছো যিবোৰ আজি আমাৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। সেইবোৰ যদি হঠাতে নোহোৱা হৈ যায়, তেনেহ'লে বাৰু আমি কেনে অনুভৱ কৰিম, কেনে প্ৰতিক্ৰিয়া দেখুৱাম? আজিকালি আমি আত্মিকতাৰ কথা কওঁ, আত্মিক বিষয়ৰ কথা কওঁ, কিন্তু আমি এই কথা দেখি আহিছো যে আমাৰ সমাজত আমি ধনী মানুহক সদায় বেছি আদৰ কৰোঁ। আমাৰ মণ্ডলীসমূহতো আমি ধনী মানুহক বেছি গুৰুত্ব দিব খোজোঁ, কাৰণ তেওঁলোকৰ পৰা অধিক দান বৰঙণি পোৱাৰ আশা থাকে। আৰু ধনী মানুহসকলেও দান দক্ষিণাৰ দ্বাৰা অনুষ্ঠান প্ৰতিষ্ঠানবোৰ নিজৰ বহুতীয়া কৰি ৰাখিব বিচাৰে। এবাৰ এজন বিখ্যাত প্ৰচাৰকক তেওঁৰ অনুষ্ঠানলৈ দান আগবঢ়াই থকা ধনী লোক কেইজনমানে ভাবুকি দিছিল যে যদি তেওঁলোকৰ কথামতে কাম নকৰে, তেন্তে দান দিয়া বন্ধ কৰি দিব। সেই প্ৰচাৰকজনে অৱশ্যে তেওঁলোকৰ ভাবুকিলৈ কেৰেপ নকৰি কাম কৰি গ'ল শুদ্ধ পথেৰে। আমি বহু সময়ত এই জগতৰ কথালৈ বেছি কাণ দিওঁ নেকি? এই ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত। এই জগতখনৰ মূল্যবোধ বেলেগ, কিন্তু ঈশ্বৰৰ মূল্যবোধ বেলেগ। এই জগতখন ক্ষণস্থায়ী, ইয়াৰ বিষয়বস্তুবোৰো চিৰদিন নাথাকে। আজি আমি যিবোৰ বিষয়ক লৈ মইমতালি কৰি আছো সেইবোৰো চিৰদিন এই জগতত নাথাকে, কিন্তু ঈশ্বৰৰ ইচ্ছা পালন কৰা লোকসকলহে চিৰস্থায়ী। এই জগতৰ চকুত লগা বিশাল বিশাল নগৰ মহানগৰবিলাকো এদিন নোহোৱা হ'ব। কোনো এখন ধুনীয়া আধুনিক সু উচ্চ অট্টালিকাৰে ভৰা নগৰক লৈ আমি গৌৰৱবোধ কৰিব পাৰোঁ। হয়তো কোনো এখন নগৰ আমাৰ অতি আপোন হ'ব পাৰে, কিন্তু সেই নগৰো চিৰদিন নাথাকে, এদিন লুপ্ত হ'ব। আমি ভালপোৱা নগৰ এখন ধ্বংস হ'লে আপোনাৰ অন্তৰ বাৰু ভাগি যাব নেকি? আপোনাৰ অন্তৰ এই পৃথিৱীখনত নে স্বৰ্গত আছে? যদি আমি প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী, আমাৰ অন্তৰখন স্থিৰ হ'ব লাগে খ্ৰীষ্টত, স্বৰ্গত, এই পৃথিৱীত নহয়, এই পৃথিৱীৰ কোনো বস্তুতেই নহয়। আৰু তেতিয়া এই পৃথিৱীৰ কোনো বস্তু ধ্বংস হ'লেও আমাৰ অন্তৰে বেজাৰ নকৰিব। এতিয়া বিশ নম্বৰ পদটো পাঠ কৰি দিম। হে স্বৰ্গ আৰু পবিত্ৰ লোক, পাচনি আৰু ভাৱবাদীসকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সুদবিচাৰ তাইৰ ওপৰত সুদবিচাৰ কৰিলে। বাবিলনৰ পতনত স্বৰ্গৰ প্ৰতিক্ৰিয়া সম্পূৰ্ণ বেলেগ। স্বৰ্গত কোনো সুখ হোৱা নাই, বৰং আহিবলগীয়া সুদিনৰ কথাত স্বৰ্গত আনন্দ উল্লাসহে হৈছে। সাধুসকলে এই কথাটো বিচাৰি প্ৰাৰ্থনা জনাই আহিছিল। পুৰণি নিয়মৰ দিনৰ ভাৱবাদীসকলে আৰু নতুন নিয়মৰ দিনৰ পাচনীসকলে এই ঘটনাটোৰ বিষয়ে ভৱিষ্যৎবাণী কৰি থৈছিল। এতিয়া সেই সকলো কথা ফলিবা দেখি তেওঁলোকে আনন্দ কৰিছে, কাৰণ ঈশ্বৰে তেওঁৰ কথামতে কাম কৰিছে, ঈশ্বৰৰ সুনাম অক্ষুণ্ণ আছে। পাপত মত্ত বাণিজ্যিক বাবিলনৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ অভিশাপ নামি আহিল। প্ৰিয় শ্ৰোতা, আপোনাৰ অন্তৰখনত বাৰু কি ভাৱ আছে? আপুনি বাৰু কি বিষয়ক অধিক প্ৰেম কৰে? আপোনাৰ অন্তৰৰ ভাৱতেই নিৰ্ভৰ কৰিব সেইদিনা আপুনি দুখ কৰিব নে আনন্দ কৰিব সেই কথা। সেইদিনা পৃথিৱীৰ শোকত যোগ দিয়াতকৈ স্বৰ্গৰ আনন্দত যোগ দিবলৈ পালে আপোনাৰ বেছি ভাল নালাগিবনে বাৰু? এতিয়া একৈশ নম্বৰ পদটো পঢ়ি দিম। পাছে এজন বলৱান দূতে এখন বৰ জাঁতৰ নিচিনা শিল এচটা তুলি লৈ সাগৰত পেলাই দিলে। এইদৰে বাবিল মহানগৰ বলেৰে পেলোৱা হ'ব, পাছত আৰু কেতিয়াও পোৱা নাযাব। বাবিলন যে অতি ভয়ানকভাৱে, অতি আচম্বিতে সম্পূৰ্ণৰূপে ধ্বংস হ'ব, সেই কথাটো স্বৰ্গটো আকৌ আমাক সোঁৱৰাই দিয়া হৈছে। ডাঙৰ শিল এটা পানীত পেলাই দিলে প্ৰচণ্ড শব্দ কৰি পানীত বুৰ গৈ নোহোৱা হোৱাৰ নিচিনাকৈ বাবিলনো নিশ্চিহ্ন হ'ব। এতিয়া 22 আৰু 23 এই পদ দুটা পাঠ কৰি দিম। বীণা বজোৱাবিলাকৰ, গায়ন বায়নবিলাকৰ, বাঁহী আৰু কালি বজোৱাবিলাকৰ মাত তোমাৰ মাজত আৰু কেতিয়াও শুনা নাযাব, আৰু কোনো প্ৰকাৰ শিল্পকাৰী লোক তোমাৰ মাজত কেতিয়াও পোৱা নাযাব, জাতৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব, আৰু দৰা কন্যাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, কিয়নো তোমাৰ সদাগৰবিলাক পৃথিৱীৰ প্ৰধান লোক আছিল, কাৰণ তোমাৰ মায়াকৰ্মৰ দ্বাৰাই সকলো জাতিবিলাক ভ্ৰান্ত হ'ল। কোনো প্ৰকাৰ শিল্পকাৰী লোক তোমাৰ মাজত কেতিয়াও পোৱা নাযাব, জাতৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, সকলো কল কাৰখানা উদ্যোগ আদি বন্ধ হৈ যাব, চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব, বাবিলনৰ আলিবাটৰ ধুনীয়া ধুনীয়া নিয়ন লাইট আৰু নজ্বলিব, সকলোপিনে অন্ধকাৰ হ'ব, দৰাকন্যাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, সকলো শেষ, বিয়া বাৰু ৰং ৰহস্য সকলোৰে অন্ত পৰিব, কিয়নো তোমাৰ সদাগৰবিলাক পৃথিৱীৰ প্ৰধান লোক আছিল, কাৰণ তোমাৰ মায়াকৰ্মৰ দ্বাৰাই সকলো জাতিবিলাক ভ্ৰান্ত হ'ল। আমি ভাবোঁ দিনে দিনে পৃথিৱীত যাদুবিদ্যা, মায়াকৰ্ম, ভূত প্ৰেতৰ কাম আদি বাঢ়ি গৈ থাকিব। ছয়তানৰ উপাসনা কৰা লোকৰ সংখ্যা বাঢ়ি গৈ থাকিব যুগৰ শেষ ওচৰ চাপি অহাৰ লগে লগে। ছয়তানে মানুহবোৰ ভ্ৰান্ত কৰিব, আত্মিকভাৱে অন্ধ কৰি ৰাখিব। আজিও ছয়তানে তেনেকুৱাই কৰে। মানুহে বাহ্যিক ৰূপটো চায়, কিন্তু তেনেকৈয়ে মানুহ ভ্ৰান্ত হয়। বাবিলনৰ যোগেদি ছয়তানে মানুহবোৰক ভুলাব, বেপাৰ বাণিজ্যৰ যোগেদি গোটেই পৃথিৱীত প্ৰভাৱ পেলায়, প্ৰকাৰান্তে আত্মিকভাৱেও পৃথিৱীক ভ্ৰষ্ট কৰিব। বাবিলনত গান, বাজনা, সংগীত আদি বন্ধ হৈ পৰিব। সকলো ধৰণৰ জাগতিক সংগীত স্তব্ধ হৈ পৰিব। খ্ৰীষ্টাৰীৰ সেৱাত লগোৱা সকলো ধৰণৰ শিল্পকৰ্ম চল চাতুৰীৰ অন্ত পৰিব। কাৰখানাৰ চকৰি আৰু নুঘূৰিব। মহানগৰৰ উজ্জ্বল বিজুলীবাতি চিৰদিনৰ বাবে নুমাই যাব। এই সকলোবোৰ কথাৰ আৰম্ভণি কেনেকৈ হৈছিল, সেই কথা আমি আদি পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 16-22 নম্বৰ পদ পঢ়িলেই বুজি পাওঁ। সামাজিক আৰু পাৰিবাৰিক জীৱনৰ অন্ত পৰিব। ব্যৱসায় জগতৰ অতি প্ৰতিপত্তিশীল লোকবোৰ নিঃশেষ হ'ব। বাবিলনে জগতখনক ভুলাইছিল আৰু খ্ৰীষ্টাৰীক উপাসনা কৰোৱাইছিল। সেই বাবিলনৰ এনেকৈয়ে পতন হ'ব। এতিয়া 24 নম্বৰ পদটো পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, আৰু ভাৱবাদীসকল আৰু পবিত্ৰবিলাক আদি কৰি যিমান লোকক পৃথিৱীত বধ কৰা হ'ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ'ল। এই নগৰত ঈশ্বৰৰ লোকবিলাকক অতি জঘন্য ব্যৱহাৰ কৰা হৈছিল আৰু ঈশ্বৰে তাৰ শাস্তি দিছে। এই নগৰ ছয়তানৰ নগৰ আৰু ছয়তান আদিৰে পৰাই নৰবধি। বাবিলন নৰবধিৰ নগৰ আৰু এই নগৰৰ জঘন্যতম অপৰাধ এইয়ে যে ইয়াত ঈশ্বৰৰ লোকক বধ কৰা হৈছিল। বাবিলনৰ পতন হ'ব। সেই কথা আলোচনা কৰোঁতে আমি অতীতৰ বিখ্যাত বিখ্যাত সভ্যতা, বিখ্যাত বিখ্যাত নগৰৰ পতনৰ কথাও মনত পেলাব পাৰোঁ। এজন বিখ্যাত পণ্ডিতে পৃথিৱীৰ আগশাৰীৰ সভ্যতা কিছুমানৰ পতনৰ কাৰণ হিচাপে 5টা মূল কাৰণ আগবঢ়াইছে। প্ৰথম কাৰণটো হৈছে মানৱ সমাজৰ মূল আধাৰ পৰিয়াল। এই পৰিয়ালৰ মৰ্যাদা আৰু পবিত্ৰতা অৱহেলা কৰা কাৰণেই সেই সকলোবোৰ প্ৰধান প্ৰধান সভ্যতাৰ পতন ঘটিছিল। দ্বিতীয়তে, অতি উচ্চ হাৰৰ কৰ। জনসাধাৰণৰ কৰ ধনী লোকে নিজৰ সা সুবিধাৰ বাবে কৰা অপব্যৱহাৰ। এইটো আছিল সেই ডাঙৰ ডাঙৰ সভ্যতাবোৰৰ পতনৰ আন এটা প্ৰধান কাৰণ। তৃতীয়তে, সুখ সম্ভোগৰ প্ৰতি অহেতুক হাবিয়াস। খেলা ধূলা, আমোদ প্ৰমোদত মানুহ অত্যধিক ব্যস্ত থকাটো আন এটা কাৰণ। চতুৰ্থতে, বৃহৎ বৃহৎ সৈন্যবাহিনী গঠন কৰি প্ৰকৃত শত্ৰু অৰ্থাৎ মানুহৰ অন্তৰত থকা শত্ৰু অৰ্থাৎ মানুহৰ মন্দ স্বভাৱৰ কথাটো অৱহেলা কৰি থকাটো আন এটা কাৰণ। আৰু 5 নম্বৰ কাৰণটো হৈছে ধৰ্মীয় বিশ্বাসৰ অৱক্ষয়। বিশ্বাস কেৱল গতানুগতিক হৈ পৰা, জীৱনৰ সৈতে বিশ্বাসৰ কোনো সম্পৰ্ক নোহোৱা হৈ পৰা, মানুহক শুদ্ধ পথত চলাবলৈ ধৰ্মীয় বিশ্বাস বিফল হোৱা। প্ৰিয় শ্ৰোতা, ইতিহাসৰ পুনৰাবৃত্তি হয়। ঠিক একেদৰে বাবিল নগৰৰো পতন হ'ব। আচলতে আজিৰ দিনতেই সমাজ জীৱন, ব্যক্তিগত জীৱন আদিত আমি ওপৰৰ বিষয় 5টা দেখিব ধৰিছো। সেই একেবোৰ কাৰণতে শেষকালত বাবিলন নগৰো ধ্বংস হ'ব। এই কাৰণকেইটাই জাতিটো ধ্বংস কৰে, পৰিয়াল ধ্বংস কৰে, ব্যক্তিগত জীৱনো ধ্বংস কৰে। কিন্তু মানুহৰ পাপৰ এই দুখ লগা ঘটনাৰ যে এদিন সামৰণি পৰিব, সেই কথাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব পাৰোঁ। এই 18 নম্বৰ অধ্যায়তে সামৰণি পৰিল ভৱিষ্যতে পৃথিৱীত ঘটিবলগীয়া ভয়ংকৰ সময়ৰ। এই সময়ছোৱাক প্ৰভু যীশুৱে মহাক্লেশৰ সময় বুলি কৈছে। ইয়াৰ পাছৰ অধ্যায়ত আমি পঢ়িবলৈ পাম প্ৰভু যীশুৱে পৃথিৱীত এই ভয়াৱহ দিনৰ সামৰণি পেলাই তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ অহাৰ কথা। এতিয়া আমি মহাক্লেশৰ কথাখিনি আকৌ এবাৰ দোহাৰিব খুজিছোঁ। এই মহাক্লেশৰ সময় হ'ব মুঠতে 7 বছৰ। এই 7 বছৰেই হৈছে দানিয়েল ভাৱবাদীৰ পুস্তকত উল্লেখ কৰা 70 সপ্তাহৰ শেষৰটো সপ্তাহ। পুৰণি নিয়মত দানিয়েলে আৰু নতুন নিয়মত পাচনি জোহনে এই 7 বছৰীয়া সময়খিনিক 2টা সমান ভাগত ভগাইছে 3.5 বছৰকৈ। মহাক্লেশৰ আগে আগে খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব আৰু খ্ৰীষ্টাৰীয়ে শান্তি, সমৃদ্ধি আৰু যশস্যাৰ আধাৰত বিশ্ব একনায়কত্ববাদী শাসক হিচাপে আত্মপ্ৰকাশ কৰিব। মহাক্লেশৰ সময়ছোৱাৰ প্ৰথম 3.5 বছৰত খ্ৰীষ্টাৰীয়ে পৃথিৱীত কিছুমান চকুত লগা ভাল কাম কৰিব, যিবোৰ দেখাত বেছ ভাল কাম যেন লাগিব। পৃথিৱীত ভুৱা শান্তি আহিব। পৃথিৱীৰ ধৰ্ম, শাসন ব্যৱস্থা সকলো খ্ৰীষ্টাৰীৰ নিয়ন্ত্ৰণলৈ আহিব। সকলোৱেই খ্ৰীষ্টাৰীক নেতা বুলি মানি ল'ব। ইছৰাইল জাতি আকৌ ঈশ্বৰলৈ ঘূৰিব আৰু 144,000 জন যিহুদী লোকে খ্ৰীষ্টৰ শুভবাৰ্তা গোটেই পৃথিৱীতে বিলাব আৰু অসংখ্য লোকে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰিব। ঈশ্বৰে সেই বিশ্বাসীসকলক চাপ মাৰি নিজৰ সুৰক্ষা প্ৰদান কৰিব। কিন্তু 3.5 বছৰ যোৱাৰ পাছত উত্তৰৰ দিশৰ পৰা ৰজা আহি ইছৰাইল আক্ৰমণ কৰিব। খ্ৰীষ্টাৰীয়ে আচল ৰূপ দেখুৱাব আৰু ইছৰাইলৰ লগত কৰা চুক্তি ভংগ কৰিব। খ্ৰীষ্টাৰীয়ে ৰোমত আৰু ভুৱা ভাৱবাদীয়ে জিৰচালেমত প্ৰাধান্য খটুৱাই গোটেই পৃথিৱীত প্ৰভাৱ পেলাব। পুৰণা বাণিজ্যিক বাবিলন আকৌ মূৰ দাঙি উঠিব। প্ৰাচীন ৰোমীয়া সাম্ৰাজ্য পুনৰ গঠিত হ'ব আৰু খ্ৰীষ্টাৰীৰ নিয়ন্ত্ৰণত থাকিব। বিভিন্ন সৈন্য দলে ইছৰাইলৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰিব আৰু 3.5 বছৰ ধৰি মহাসমৰ চলিব। লাখ লাখ মানুহে ইছৰাইল আক্ৰমণ কৰিবহি, কিন্তু তেওঁলোক পৰাস্ত হ'ব, তেজৰ নৈ বৈ যাব আৰু অৱশেষত প্ৰভু যীশুখ্ৰীষ্ট আহিব ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু হিচাপে এই পৃথিৱীলৈ। এই পৃথিৱীত সকলো বিদ্ৰোহ ধ্বংস কৰি তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ আগে আগে ঘটিবলগীয়া ঘটনাবোৰ ঘটাৰ লক্ষণ যেন আমি এতিয়াৰ পৰাই দেখিব ধৰিছোঁ, এনেকুৱা নালাগেনে? প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ বাবে আপুনি বাৰু নিজকে প্ৰস্তুত কৰি ৰাখিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। আমার হিয়া নাসিউলাহত হি
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।